Ella, Akahpani. Batorir hoite moi Prajanma Sohoria. Etiar pradhan batori homu hol. Jestho BJP neta totha kendriya grihomontri Amit Shahe সমাগত তামিলনাডু আৰু পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়লাভ সুনিশ্চিত কৰিবলৈ দলৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ চৰকাৰী কাৰ্যসূচীৰে যোৱা নিশা ফ্ৰান্স আৰু লাক্সেমবাৰ্গ অভিমুখে ৰাওনা হৈছে। ভাৰতে চীনক চেৰ পেলাই বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। অসমত আজি পুৱা 4:17 5.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় আৰু অমিত পংঘল আৰু হাৰিয়ানাৰ সাগৰে গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত এলিট পুৰুষ আৰু মহিলাৰ শাখাত জয়লাভ কৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে সমাগত তামিলনাডু আৰু পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়লাভ সুনিশ্চিত কৰিবলৈ দলৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছে। তেওঁ কয় যে NDA মিত্ৰজোঁটে সমগ্ৰ দেশতে বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে আৰু এই জয়ৰ ধাৰা তামিলনাডু আৰু পশ্চিমবংগতো অব্যাহত থাকিব বুলি আশা কৰা হৈছে। তামিলনাডুৰ পুডুকট্টাইত কালি এখন জনসভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে ৰাজ্যখনত শাসনাধিষ্ঠ দলটো পৰিয়ালকেন্দ্ৰিক শাসন তথা দুৰ্নীতিৰ ওপৰত আধাৰিত আৰু সেইবাবে ৰাজ্যখনৰ জনসাধাৰণে এইবাৰ এই দলক শাসনৰ পৰা উফৰাই দিয়া উচিত। তেওঁ তামিলনাডুত এতিয়া AIADMK মিত্ৰজোঁটৰ সৈতে NDA চৰকাৰ গঠন কৰি শাসন কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে বিগত 10 বছৰত ৰাজ্যখনলৈ ক্ৰমাগতভাৱে বৰ্ধিত পৰিমাণৰ পুঁজিৰ আবণ্টন দি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2004 চনৰ পৰা 2014 চনলৈ UPA চৰকাৰে ৰাজ্যখনত বিভিন্ন প্ৰকল্পৰ বাবে 1,53,000 কোটি টকাৰ আবণ্টন দিয়াৰ বিপৰীতে 2014 চনৰ পাছত নৰেন্দ্ৰ মোদী চৰকাৰে 11,00,000 কোটি টকাৰ আবণ্টন দিছে। তেওঁ উল্লেখ কৰে যে সংসদলৈ চেংগল আনি আৰু CP ৰাধাকৃষ্ণনক উপৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডু তথা প্ৰাচীন তামিল ভাষা আৰু সংস্কৃতিক বিশেষ গুৰুত্ব দিছে। শ্ৰীশ্বাহে কলাধন বৈধকৰণ গোচৰ, চাকৰিৰ বিনিময়ত উৎকোচ লোৱা, বালি খনন, কয়লা খনন আদি বিভিন্ন গোচৰত অভিযুক্ত DMK মন্ত্ৰীসকলৰ তালিকাও উল্লেখ কৰে। তেওঁ DMK দলে ৰাজ্যখনত ধৰ্মীয় সমদল উলিওৱাত বাধা প্ৰদান কৰি হিন্দুসকলৰ সাংবিধানিক অধিকাৰ উলংঘন কৰিছে বুলি অভিযোগ তোলে। এই জনসভাত তামিলনাডুৰ নিৰ্বাচনী দায়িত্বত থকা দলীয় নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল আৰু অৰ্জুন ৰাম মেঘৱাল উপস্থিত থাকে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুৰ তিৰুচিত উপস্থিত হয়। শ্ৰীশ্বাহে আজি শ্ৰীৰংগম মন্দিৰ দৰ্শন কৰাৰ লগতে পোংগাল উৎসৱত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ চৰকাৰী কাৰ্যসূচীৰে যোৱা নিশা ফ্ৰান্স আৰু লাক্সেমবাৰ্গ অভিমুখে ৰাওনা হৈছে। এই ভ্ৰমণকালত ডঃ জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ বিদেশ মন্ত্ৰী জা নোৱেল বেৰটৰ সৈতে মত বিনিময় কৰিব। দুয়োগৰাকী নেতাই ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ অধীনত লাভ কৰা অগ্ৰগতিৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে ডঃ জয়শংকৰে 31 সংখ্যক ফৰাচী ৰাষ্ট্ৰদূতসকলৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডঃ জয়শংকৰে লাক্সেমবাৰ্গ ভ্ৰমণ কৰি দেশখনৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী জেভিয়াৰ বেটেল আৰু জ্যেষ্ঠ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লাক্সেমবাৰ্গত থকা ভাৰতীয় লোকসকলৰ সৈতেও মত বিনিময় কৰিব। ভাৰতে চীনক চেৰ পেলাই বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত কালি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চীনত 14 কোটি টন ধান উৎপাদন হোৱাৰ বিপৰীতে দেশত ধানৰ উৎপাদন 15 কোটি টনৰো অধিক হৈছে। দেশে এতিয়া বিশ্বৰ বজাৰত চাউল যোগান ধৰিছে বুলিও শ্ৰীচৌহানে মন্তব্য কৰে। ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কালি ভাৰতীয় কৃষি গৱেষণা পৰিষদে বিকশাই তোলা 25 বিধ শস্যৰ 184টা উন্নত জাত মুকলি কৰে। মুকলি কৰা 184টা উন্নত জাতৰ ভিতৰত 122টা ঘেঁহু বাৰ্লিজাতীয় দানাযুক্ত শস্য, 6টা মাহজাতীয়, 13টা তৈলবীজ, 11টা খাদ্য শস্য, 6টা কুঁহিয়াৰ, 24টা কপাহ আৰু 1টাকৈ মৰাপাট আৰু ধপাত আছে। অনুষ্ঠানত ভাষণ দি শ্ৰীচৌহানে কয় যে দেশে উচ্চ উৎপাদনক্ষম বীজৰ বিকাশৰ ক্ষেত্ৰত বহু সফলতা লাভ কৰিছে। এই নতুন জাতসমূহ কৃষকে যাতে সহজে লাভ কৰে তাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। 184টা উন্নত জাতৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে এই জাতসমূহৰ দ্বাৰা কৃষকসকল উপকৃত হ'ব কাৰণ ইয়াৰ উৎপাদন অধিক হোৱাৰ লগতে মানদণ্ডও উন্নত হ'ব। প্ৰতিগৰাকী কৃষকে যাতে উচ্চমানৰ বীজ লাভ কৰে তাৰ ওপৰতো শ্ৰীচৌহানে গুৰুত্ব আৰোপ কৰে। কৃষি বিজ্ঞানীসকলক মাহজাতীয় আৰু তৈলবীজৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈও তেওঁ আহ্বান জনায়। অসমত আজি পুৱা 4:17 5.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ ঢিং অঞ্চলত ভূপৃষ্ঠৰ পৰা 10 কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, ম্যানমাৰ, ভূটান, চীনতো অনুভূত হয়। দিল্লী বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হ'ব। চাৰিদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশন অহা 8 জানুৱাৰীত অন্ত পৰিব। অধিৱেশনৰ সময়ছোৱাত পৰিৱেশ প্ৰদূষণ, ছিছমহল প্ৰকল্পৰ সৈতে সম্পৰ্কিত CAGৰ প্ৰতিবেদন তথা দিল্লী জল বোৰ্ডকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব। অধিৱেশনৰ পূৰ্বে দিল্লী বিধানসভাৰ অধ্যক্ষ বিজেন্দৰ গুপ্তাই কালি বিধানসভাৰ প্ৰাংগণ পৰিদৰ্শন কৰি প্ৰশাসনিক আৰু ডিজিটেল ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। শ্ৰীগুপ্তাই কয় যে শীতকালীন অধিৱেশনৰ সময়ছোৱাত সদনৰ মৰ্যাদা বজাই ৰাখি কাম কাজ নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰা হ'ব। তেওঁ লগতে কয় যে এই অধিৱেশনত বিধায়কসকলে নিজ নিজ আসনত স্থাপন কৰা আইপেডৰ জৰিয়তে ৰাষ্ট্ৰীয় ই বিধান এপ্লিকেচন ব্যৱহাৰ কৰিব। এই এপটোৱে সদনৰ কাম কাজ চলি থকা সময়ত বিধায়িনী কামসমূহ স্বচ্ছ, দক্ষ আৰু সৰলীকৃত কৰাত সহায় কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি গোৱাত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত প্ৰদূষণ নিয়ন্ত্ৰণ জাহাজ সমুদ্ৰ প্ৰতাপৰ জলাৰোহণ কৰিব। 114.5 মিটাৰ দৈৰ্ঘ্যৰ এই জাহাজখনৰ 60% স্বদেশী সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে। 4,200 টন ওজন বিশিষ্ট জাহাজখন প্ৰতি ঘণ্টাত গতিবেগ হৈছে 22 নটৰো অধিক আৰু একেৰাহে 6,000 নটিকেল মাইল দূৰত্ব অতিক্ৰম কৰিব পাৰিব। এই জাহাজখনে সামুদ্ৰিক প্ৰদূষণ নিয়ন্ত্ৰণৰ উপৰি সামুদ্ৰিক আইন প্ৰয়োগ তথা সমুদ্ৰত উদ্ধাৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে ভাৰতৰ বিশেষ অৰ্থনৈতিক ক্ষেত্ৰ সুৰক্ষিত কৰাটো সুনিশ্চিত কৰিব। বিগত বৰ্ষৰ ডিচেম্বৰত গোৱা শ্বিপয়াৰ্ড লিমিটেডত উপকূলৰক্ষী বাহিনীক এই জাহাজখন আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হৈছিল। এই সমুদ্ৰ প্ৰতাপ জাহাজখনে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধি কৰাৰ লগতে সামুদ্ৰিক নিৰাপত্তা, পৰিৱেশ প্ৰদূষণ আৰু থলুৱা প্ৰতিৰক্ষা উৎপাদনত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক সুদৃঢ় কৰিব। দেশৰ ছেমিকণ্ডাক্টৰ খণ্ড দ্ৰুতগতিত আগবাঢ়ি গৈছে আৰু স্বাস্থ্যসেৱা, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা, মহাকাশ আৰু ডিজিটেল আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰসমূহত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। দেশত ডিজিটীয়কৰণ ত্বৰান্বিত হোৱাৰ লগে লগে ছেমিকণ্ডাক্টৰ খণ্ডৰ সমগ্ৰ বিশ্বতে চাহিদা বৃদ্ধি হৈছে। চৰকাৰে ছেমিকন ইণ্ডিয়া প্ৰগ্ৰেম আৰু ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন ISMৰ জৰিয়তে ঘৰুৱা ছেমিকণ্ডাক্টৰ পৰিৱেশতন্ত্ৰ আৰু যোগান শৃংখলক শক্তিশালী কৰি তুলিছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ডিজাইন লিংক ইনচেণ্টিভ আঁচনি হৈছে দেশৰ ক্ষমতা অধিক বৃদ্ধি কৰাৰ বাবে ৰূপায়ণ কৰা এটা পদ্ধতি। গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত 2018ৰ এছিয়ান গেমছৰ সোণৰ পদক বিজেতা অমিত পংঘল আৰু হাৰিয়ানাৰ সাগৰে এলিট পুৰুষ আৰু মহিলাৰ শাখাত জয়লাভ কৰিছে। বান্তামৱেটৰ শাখাত খেলা অমিতে বিহাৰৰ ওছমান মহম্মদ চুলতানক হৰুৱাই এই জয় সাব্যস্ত কৰে। ইপিনে সাগৰে হেভিৱেট শাখাত এখন ৰোমাঞ্চকৰ খেলত কেৰালাৰ এডউইনক পৰাস্ত কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে একেটা স্থানত পুৰুষ আৰু মহিলাৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অনুষ্ঠিত হয়। প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ 10টা ওজন শাখাত দেশৰ মুঠ 600গৰাকী বক্সাৰে অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমাগত তামিলনাডু আৰু পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়লাভ সুনিশ্চিত কৰিবলৈ দলৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ চৰকাৰী কাৰ্যসূচীৰে যোৱা নিশা ফ্ৰান্স আৰু লাক্সেমবাৰ্গ অভিমুখে ৰাওনা হৈছে। অসমত আজি পুৱা 4:17 5.4 ভূমিকম্পই জোকাৰি যায় আৰু অমিত পংঘল আৰু হাৰিয়ানাৰ সাগৰে গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত এলিট পুৰুষ আৰু মহিলাৰ শাখাত জয়লাভ কৰিছে। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55